এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা বিশেষ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা কৰিছে। লোকসভাত আজি লোক পৰীক্ষা সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হ'ব। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানত এতিয়াও 9খন জিলাৰ 763খন গাঁও বুৰ গৈ আছে। গ্লাছকোত চলি থকা কমনৱেলথ গেমছ 2026ত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে। আৰু হাৰাৰেত অনুষ্ঠিত অন্তিমখন T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিম্বাবৱেক 35 ৰাণত পৰাস্ত কৰি ভাৰতে 3খনীয়া শৃংখলাটো দখল কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা বিশেষ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা কৰিছে। বিশিষ্ট প্ৰযুক্তি বিশেষজ্ঞ নন্দন নীলেকানীয়ে এই কাৰ্যবাহিনীক নেতৃত্ব দিব। এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই কাৰ্যবাহিনীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ আৰু ইয়াৰ প্ৰতিবেদনৰ ভিত্তিত যিমান পাৰি শীঘ্ৰে হ'বলগীয়া পৰীক্ষাসমূহৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰা হ'ব। দেশৰ পৰীক্ষা ব্যৱস্থা বিশ্বাসযোগ্য, স্বচ্ছ আৰু পৰ্যাপ্ত প্ৰযুক্তিৰ ব্যৱহাৰেৰে উন্নত হোৱা উচিত বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এই কাৰ্যবাহিনীত চোৰাংচ ব্যুৰৰ প্ৰাক্তন সঞ্চালক তপন ডেকা, ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষ এছ সোমনাথ, IIT চেন্নাইৰ সঞ্চালক ভি কামাকতিৰ লগতে প্ৰাক্তন শিক্ষা সচিব অমিতা কৰৱাল আৰু লজিষ্টিক বিশেষজ্ঞ অমৃতলাল মীনা থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে আজি সংসদত পৰীক্ষা সম্পৰ্কীয় কঠোৰ আইনী ব্যৱস্থাৰ সৈতে জড়িত এখন নতুন আইন উত্থাপন কৰিব। শ্ৰীমোদীয়ে লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰখা আৰু লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
লেকিন হামে ভৱিষ্য কে লিয়ে সোচনা হে, হামাৰি পৰীক্ষা পদ্ধতি ট্ৰান্সপৰেণ্ট হো, হামাৰি পৰীক্ষা পদ্ধতি মে সবসে জ্যাদা টেকনোলজি কা উপয়োগ হো, ইন সারি বাতো কো ধ্যান মে রাখতে হুয়ে বিশ্ব প্রসিদ্ধ টেকনোলজি এক্সপার্ট শ্রীমান নন্দন নীলেকানি জি কে নেতৃত্ব মে এক হাই পাওয়ার টাস্ক ফোর্স বানানে কা নির্ণয় কিয়া হে, জো এক্সামিনেশন রিফর্ম কি তরফ ফোকাস করেগা আর জলদ সে জলদ আনে ওয়ালি পরীক্ষাও কি বিশ্বসনীয়তা কো সুনিশ্চিত করনে কা কাম ইসকে রিপোর্ট কে আধার পর কর দিয়া জায়েগা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে নতুন প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষাৰ বাবে নিৰন্তৰ সংস্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰি আহিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। নন্দন নীলেকানীৰ নেতৃত্বত নতুনকৈ উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে এই কাৰ্যবাহিনীয়ে কোনোৱে যাতে দেশৰ শিক্ষা ব্যৱস্থাৰ মৰ্যাদা ভংগ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰিব। তেওঁ লগতে কয় যে চৰকাৰে প্ৰশ্নকাকত ফাদিল কৰাসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি কোনোৱে যাতে এনে অপৰাধ কৰিবলৈ চেষ্টা নকৰে সেয়াও নিশ্চিত কৰিব। লোকসভাত আজি লোক পৰীক্ষা সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হ'ব। এই বিধেয়কৰ জৰিয়তে লোক পৰীক্ষা আইন 2024ৰ সংশোধন কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই বিধেয়কখন উত্থাপন কৰিব। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাই পৰীক্ষাত অসৎ উপায় অৱলম্বন আৰু প্ৰশ্নকাকত ফাদিল গোচৰৰ কঠোৰ শাস্তি সুনিশ্চিত কৰাৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনৰ খচৰা বিধেয়কত অনুমোদন জনায়। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানত এতিয়াও 9খন জিলাৰ 24টা ৰাজহচক্ৰৰ 763খন গাঁও বুৰ গৈ আছে। বানত সম্প্ৰতি 5,24,733 জন লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি চৰাইদেউ জিলাত আৰু 2জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও 37,724 জন লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পুনৰ টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে এই সন্দৰ্ভত কয় যে কেন্দ্ৰ চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছে। এই অভূতপূৰ্ব বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকতো আলোচনা হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃমন্ত্ৰালয়ৰ দল ৰাজ্যত উপস্থিত হৈ ক্ষতিগ্ৰস্ত জিলাসমূহৰ দ্ৰুতগতিত পৰিস্থিতিৰ মূল্যায়ন আৰম্ভ কৰিছে বুলিও শ্ৰীসোণোৱালে জানিবলৈ দিয়ে। শুনিছে আকাশবাণীৰ পৰা। গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰিছে। তেওঁ মহিলাৰ 48 কিলোগ্ৰাম শাখাত মুঠ 190 কিলোগ্ৰাম ভাৰোত্তোলনেৰে অভিলেখ সৃষ্টি কৰে। 31 বছৰীয়া ভাৰোত্তোলকগৰাকীয়ে স্নেচত 85 কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত 105 কিলোগ্ৰাম ভাৰ তুলি নতুন অভিলেখ গঢ়িবলৈ সমৰ্থ হয়। এই জয়ৰ সুবাদত চানুৱে 2018 আৰু 2022 চনৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মীৰাবাই চানুক এই কৃতিত্বৰ বাবে অভিনন্দন জনাইছে। উপৰাষ্ট্ৰপতিয়ে তেওঁৰ নিষ্ঠা, সহনশীলতা আৰু ধাৰাবাহিক উৎকৰ্ষতাৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই বিজয়ক ভাৰতীয় ভাৰোত্তোলকৰ আন এক গৌৰৱৰ অধ্যায় বুলি অভিহিত কৰে আৰু তেওঁক প্ৰেৰণা আখ্যা দি অবিৰত সফলতা কামনা কৰে। ভাৰোত্তোলনত ভাৰতে আৰু দুটা ৰূপৰ পদক সংযোজন কৰিছে। সনামবাম ঋষিকান্ত সিঙে পুৰুষৰ 60 কিলোগ্ৰাম শাখাত মুঠ 264 কিলোগ্ৰাম ভাৰ উত্তোলন কৰি দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে ৰাজা মুথুপাণ্ডিয়ে 65 কিলোগ্ৰাম শাখাত মুঠ 286 কিলোগ্ৰাম ভাৰ তুলি ৰূপৰ পদক অৰ্জন কৰে। এই শিতানত মালয়েছিয়াৰ মোহাম্মদ আজনিল বিন বিদিনে সোণৰ পদক লাভ কৰে। বক্সিঙতো ভাৰতে অগ্ৰগতি লাভ কৰিছে। যদুমণি সিঙে পুৰুষৰ 55 কিলোগ্ৰাম শাখাত পাকিস্তানৰ সুমামা ৰহমানক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে মহিলাৰ 54 কিলোগ্ৰাম শাখাত প্ৰীতি পাৱাৰে মালয়েছিয়াৰ ডেবৰা এম টেনজিক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কমনৱেলথ গেমছ 2026ত ভাৰতে বৰ্তমানলৈ এটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকেৰে মুঠ 4টা পদক লাভ কৰিছে। প্ৰতিযোগিতাৰ প্ৰথম দিনাই পেৰা ভাৰোত্তোলক ঝণ্ডু কুমাৰে ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ পদকৰ তালিকা মুকলি কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰাৰ বাবে মীৰাবাই চানুক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰীশ্বাহে কয় যে মীৰাবাই চানুৱে কমনৱেলথ গেমছত সোণৰ পদক লাভেৰে হেট্ৰিক কৰি ভাৰতৰ প্ৰথমগৰাকী ভাৰোত্তোলক হিচাপে ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিলে। এই বিজয়ে সমগ্ৰ দেশতে গৌৰৱ আৰু উল্লাসৰ সৃষ্টি কৰিছে বুলিও তেওঁ কয়। ফ্ৰান্স আৰু স্পেইনৰ প্ৰায় 3 লাখ লোকক বনজুইৰ বাবে স্থানান্তৰিত কৰা হৈছে। বনজুয়ে বৃহৎ অঞ্চল চানি ধৰাৰ পৰিপ্ৰেক্ষিতত ফ্ৰান্সৰ ঐতিহাসিক চহৰ বৰ্ডাৰ কাষৰীয়া ঠাইলৈ প্ৰায় 2,20,000 লোকক স্থানান্তৰিত কৰা হৈছে। বনজুইৰ ফলত আটলাণ্টিক উপকূলৰ কেপ ফেৰেট উপদ্বীপৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে চহৰখনৰ প্ৰায় 15 কিলোমিটাৰলৈ বনজুই বিয়পি পৰিছে। বৰ্ডাৰ মেয়ৰ থমাছ কেজেনাভে কয় যে সম্প্ৰতি এই চহৰখনৰ পৰা লোকসকলক আঁতৰাই নিয়াৰ কোনো পৰিকল্পনা নাই। কৰ্তৃপক্ষই পৰিস্থিতি নিৰন্তৰ পৰ্যবেক্ষণ কৰি আছে বুলি তেওঁ কয়। ফ্ৰান্সৰ গৃহমন্ত্ৰী লৰেন নুনাইজে কয় যে বনজুইৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গৈছে আৰু বৰ্ডাও মেট্ৰপলিটান এলেকাৰ দিশে বিয়পি পৰিছে। ইপিনে ফ্ৰান্সৰ চুবুৰীয়া স্পেইনৰো 75,000ৰো অধিক লোকক স্থানান্তৰিত কৰাৰ বিপৰীতে 30,000 লোকক ঘৰৰ ভিতৰতে থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। দেশখনৰ প্ৰধানমন্ত্ৰী পেড্ৰ ছেঞ্জেছে এভিলাৰ বনজুয়ে বিয়পি পৰা অঞ্চল পৰিদৰ্শন কৰাৰ লগতে মাদ্ৰিদ আৰু টলেলেডৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। ভাৰত আৰু জিম্বাবৱেৰ মাজত হাৰাৰেত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কালি জিম্বাবৱেক 35 ৰাণত পৰাস্ত কৰি ভাৰতে 3খনীয়া শৃংখলাটো দখল কৰে। ভাৰতে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 192 ৰাণ কৰে। দলৰ হৈ বৈভৱ সূৰ্যবংশীয়ে 49টা বলত সৰ্বাধিক 81 ৰাণ কৰাৰ লগতে ঈশান কিষাণে 29 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত জিম্বাবৱেয়ে নিৰ্ধাৰিত অভাৰত 7টা উইকেট হেৰুৱাই 157 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ মায়াংক য়াদৱে 3টা আৰু য়াশ ঠাকুৰে 2টা উইকেট লাভ কৰে। ইপিনে এই 3খনীয়া শৃংখলাটো দখল কৰি ভাৰতে ICC 20 আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত প্ৰথম স্থানলৈ উন্নীত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা বিশেষ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা কৰিছে। লোকসভাত আজি লোক পৰীক্ষা সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হ'ব। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানত এতিয়াও 9খন জিলাৰ 763খন গাঁও বুৰ গৈ আছে। গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে আৰু হাৰাৰেত অনুষ্ঠিত অন্তিমখন টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিম্বাবৱে 35 ৰাণত পৰাস্ত কৰি ভাৰতে 3খনীয়া শৃংখলাটো দখল কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিম। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।